ఏయా ఆకాశవాణి. বাতৰি কৈছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া. এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মহাৰাষ্ট্ৰ চৰকাৰে দূৰণিবতীয়া আৰু মাওবাদৰ কবলত পৰা অঞ্চলসমূহত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে. ভাৰতে ভূমিকম্পত ক্ষতিগ্ৰস্ত দক্ষিণ প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰ ৱানুৱাটুলৈ $500,000 আৰ্থিক সাহায্য আগবঢ়াইছে. বিহাৰ আৰু কেৰালাৰ নৱনিযুক্ত ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শপথ গ্ৰহণ কৰিছে. পাকিস্তানৰ অশান্তি জৰ্জৰ উত্তৰ পশ্চিম অঞ্চলত কালি তিনিটা পৃথক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত এটি শিশুকে ধৰি তিনিজন লোকৰ মৃত্যু হোৱাৰ উপৰি 11 লোক আহত হয়। আৰু হকী ইণ্ডিয়া লীগত আজি ৰুৰকেলাৰ বিৰচামুণ্ডা হকী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চুৰমা হকী ক্লাব উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মহাৰাষ্ট্ৰ চৰকাৰে দূৰণিবতীয়া আৰু মাওবাদৰ কবলত পৰা অঞ্চলসমূহত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে এনে পদক্ষেপসমূহে জীৱন ধাৰণৰ সুচলতা বৃদ্ধি কৰাৰ লগতে অধিক উন্নয়নৰ পথ মুকলি কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষকৈ ৰাজ্যখনৰ গড়চিৰোলী আৰু ইয়াৰ সমীপৰ অঞ্চলসমূহৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে কালি গড়চিৰোলীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছৰ সন্মুখত 11 নক্সালবাদী সংগঠনৰ সদস্য আত্মসমৰ্পণ কৰিছিল। শ্ৰীফাড়নাবিছে ৰাজ্যখনৰ মাওবাদী সংগঠনৰ সদস্যসকলে ক্ৰমান্বয়ে অস্ত্ৰ পৰিহাৰ কৰিবলৈ আৰম্ভ কৰাৰ লগতে নতুন সদস্য নিযুক্তি দিবলৈ অসমৰ্থ হোৱা বুলি প্ৰকাশ কৰি শীঘ্ৰে মহাৰাষ্ট্ৰ নক্সালবাদৰ সমস্যাৰ পৰা মুক্ত হ'ব বুলি উল্লেখ কৰে। ভাৰতে দক্ষিণ প্ৰশান্ত মহাসাগৰৰ দ্বীপৰাষ্ট্ৰ ৱানুৱাটুলৈ $500,000 আৰ্থিক সাহায্য আগবঢ়াইছে। ৱানুৱাটুৰ উপকূলীয় অঞ্চলৰ যোৱা 17 ডিচেম্বৰত 7.4 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যোৱাৰ ফলত দেশখনৰ বহুলোকে প্ৰাণ হেৰুওৱাৰ লগতে সম্পত্তিৰো বিস্তৰ ক্ষতি হয়। এই প্ৰাকৃতিক দুৰ্যোগত বহু ধনজনৰ ক্ষতি হোৱাৰ বাবে ভাৰতে ৱানুৱাটু চৰকাৰ তথা দেশখনৰ জনসাধাৰণৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে। ভাৰত প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ সহযোগিতা মঞ্চ ফিপিকৰ অধীনত অতি ঘনিষ্ঠ মৈত্ৰী দেশ আৰু অংশীদাৰ হিচাপে ভাৰত চৰকাৰে দেশখনৰ এই দুৰ্যোগৰ সময়ত সকলো ধৰণৰ সহায় সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিছে। বিহাৰ আৰু কেৰালাত নৱনিযুক্ত ৰাজ্যপাল দুগৰাকীয়ে আজি শপত গ্ৰহণ কৰে। বিহাৰত নৱনিযুক্ত ৰাজ্যপাল আৰিফ মহম্মদ খানে আজি ৰাজ্যখনৰ 42 সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কে বিনোদ চন্দ্ৰনে পাটনাৰ ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপালগৰাকীক শপত গ্ৰহণ কৰোৱায়। এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ মুখ্যমন্ত্ৰীদ্বয় সম্ৰাট চৌধুৰী বিজয় কুমাৰ সিনহা আৰু বিৰোধী পক্ষৰ নেতা তেজস্বী প্ৰসাদ যাদৱৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পূৰ্বে কেৰালাৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা খান ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰৰ স্থলাভিষিক্ত হৈছে। শেহতীয়াকৈ ৰাজ্যপালসকলৰ সাল সলনিৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি শ্ৰীআৰ্লেকাৰক কেৰালাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়। শ্ৰীআৰ্লেকাৰেও আজি কেৰালাৰ 23 সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছে। কেৰালাৰ ৰাজভৱনত আয়োজিত অনুষ্ঠানত ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নীতিন মধুকৰ জামদাৰে তেওঁক শপত গ্ৰহণ কৰোৱায়। অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন, বিৰোধী পক্ষৰ কেইবাগৰাকী নেতাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডিজিটেল বাণিজ্যৰ বাবে মুকলি নেটৱৰ্ক ব্যৱস্থা অৰ্থাৎ ONDCয়ে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সবলীকৰণ আৰু ই বাণিজ্যৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে কয় যে দেশৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত ই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে এই সন্দৰ্ভত কয় যে ভাৰত ই বাণিজ্যৰ গণতান্ত্ৰিকৰণৰ লক্ষ্যৰে 2021 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ONDC ব্যৱস্থা মুকলি কৰিছিল। বিগত 3টা বছৰত এই ব্যৱস্থাই কেইবাটাও উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰাৰ লগতে নেটৱৰ্কৰ ক্ষেত্ৰত অন্য এটা পৰ্যায়ত উপনীত হোৱাৰ সুযোগ প্ৰদান কৰি বিশেষকৈ ক্ষুদ্ৰ উদ্যোগৰ লগতে সামগ্ৰিকভাৱে ব্যৱসায়ীসকলৰ সবলীকৰণতো অৰিহণা যোগাইছে। শ্ৰীগোৱেলে কয় যে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত ব্যৱধান দূৰ কৰি ONDCয়ে দেশৰ ই বাণিজ্যৰ ছবিখনৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উচ্চতম ন্যায়ালয়ে আজি AIIMR সভাপতি আছাদুদ্দিন ওৱেছিয়ে উপাসনাস্থলী আইন 1991 কাৰ্যকৰী কৰা সন্দৰ্ভত দাখিল কৰা আবেদন সংলগ্ন কৰাৰ বাবে নিৰ্দেশ দিছে। 1991 চনৰ এই আইনখনে 1947 চনৰ 15 আগষ্ট পৰ্যন্ত প্ৰচলিত ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰি উপাসনাস্থলী পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত গোচৰ ৰুজু কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰিছিল। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে ওৱেছিৰ এই আবেদনখন সম্পৰ্কীয় অন্য বিচাৰাধীন আবেদনৰ সৈতে সংলগ্ন কৰিবলৈ নিৰ্দেশ দিয়ে। এই আবেদনসমূহ উপাসনাস্থলী সম্পৰ্কীয় চলি থকা গোচৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ, নতুন গোচৰ পঞ্জীয়ন নাইবা অনুৰূপ বিষয়ৰ বাবে দাখিল কৰা হৈছিল। উল্লেখযোগ্য যে বিগত বছৰৰ 12 ডিচেম্বৰত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বৰ বিশেষ বিচাৰপীঠে উপাসনাস্থলী আইনৰ অধীনত কোনো নতুন গোচৰ পঞ্জীয়ন কৰা নহ'ব আৰু বিচাৰাধীন গোচৰসমূহৰ ক্ষেত্ৰত কোনো চূড়ান্ত বা কাৰ্যকৰী আদেশ দিয়া নহ'ব বুলি ৰায় দিছিল। বিশেষ বিচাৰপীঠখনে লগতে কেন্দ্ৰীয় চৰকাৰক উপাসনাস্থলী আইন 1991 বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ উত্তৰ 4 সপ্তাহৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে অশোক বিহাৰত প্ৰায় 1700টা নৱনিৰ্মিত ফ্লেট উদ্বোধন কৰি হিতাধিকাৰীসকলক ফ্লেটৰ চাবি প্ৰদান কৰিব। বস্তি অঞ্চলৰ লোকৰ পুনৰ সংস্থাপন প্ৰকল্পৰ অধীনত দিল্লী উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা এই ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে বস্তি অঞ্চলত বসবাস কৰা লোকসকলক উপযুক্ত সা সুবিধা থকা এটা উন্নত আৰু স্বাস্থ্যকৰ পৰিৱেশ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে নৰজী নগৰ আৰু সৰোজনী নগৰত দুটা নগৰ উন্নয়ন প্ৰকল্পও উদ্বোধন কৰিব। একেদৰে তেওঁ দ্বাৰকা নগৰত প্ৰায় 300 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ সংহত কাৰ্যালয়ো উদ্বোধন কৰিব। অসমত ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰেল যোগাযোগ অধিক সুচল কৰাৰ বাবে ভাৰতীয় ৰেলৱে গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এখন নতুন জনশতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। ৰেল বিভাগৰ সূত্ৰই জনোৱা মতে সপ্তাহত দুবাৰকৈ চলাচল কৰিবলগীয়া এই ৰেলগাড়ীখনে পুৱা 9:50 গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি বিয়লি 4:15 উত্তৰ লখিমপুৰ পাবগৈ আৰু বিয়লি 5:00 উত্তৰ লখিমপুৰৰ পৰা যাত্ৰা কৰি নিশা 11:25 গুৱাহাটী পাবহি। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীত এই ৰেলগাড়ীখনৰ যাত্ৰাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। ইয়াৰ লগতে ৰেলমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া নাহৰলগুণ এক্সপ্ৰেছ আৰু গুৱাহাটী নিউ বঙাইগাঁও যাত্ৰীবাহী ৰেলগাড়ী দুখনো পতাকা জোকাৰি শুভাৰম্ভ কৰিব। একেদিনাই মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ তেতেলিয়াত নিৰ্মাণ কৰা এখন পথ অভাৰব্ৰিজো উদ্বোধন কৰিব। তথ্য আৰু সম্প্ৰচাৰ বিভাগৰো দায়িত্বত থকা মন্ত্ৰী বৈষ্ণৱে কাইলৈ ভাৰ্চুৱেল ব্যৱস্থাৰে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নৱনিৰ্মিত FM ট্ৰান্সমিটাৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। আকাশবাণীৰ সঞ্চালক প্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গড় দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে। তেওঁ আজি গুৱাহাটীত আকাশবাণী আৰু দূৰদৰ্শনৰ বিষয়বৰ্গৰ সৈতে মাধ্যম দুটাৰ কাম কাজৰ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে কোকৰাঝাৰৰ নতুন FM ট্ৰান্সমিটাৰ উদ্বোধনৰ প্ৰস্তুতি সম্পৰ্কেও সঞ্চালক প্ৰধানগৰাকীয়ে আকাশবাণীৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে। পাকিস্তানৰ অশান্তি জৰ্জৰ উত্তৰ পশ্চিম অঞ্চলত কালি 3টা পৃথক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত এটি শিশুকে ধৰি 3জন লোকৰ মৃত্যু হোৱাৰ উপৰি 11জন আহত হয়। দেশখনৰ খাইবাৰ পাখটুনখোৱাৰ ডেৰা ইছমাইল খান জিলাৰ দাৰাবান এলেকাত অচিনাক্ত দুৰ্বৃত্ত এটা আৰক্ষী চকীত চলোৱা আক্ৰমণত এজন আৰক্ষী কনিষ্টবল আৰু এজন শ্ৰমিক নিহত হোৱাৰ উপৰি 2জন আহত হয়। দক্ষিণ ৱাজিৰস্তান জিলাৰ আজম ৱাৰ্চাক এলেকাত এখন মটৰ চাইকেলত সংস্থাপিত বোমা বিস্ফোৰণৰ ঘটনাত এটি শিশু নিহত হোৱাৰ লগতে 4জন লোক আহত হয়। বান্নু জিলাৰ মামাছখেল এলেকাৰ পথৰ কাষত সংঘটিত আন এটা বোমা বিস্ফোৰণৰ ঘটনাত কমেও 5জন আৰক্ষীৰ লোক আহত হয়। সোমবাৰে প্ৰকাশ পোৱা চৰকাৰী প্ৰতিবেদন অনুসৰি বিগত বছৰটোত খাইবাৰ পাখটুনখোৱাত সুৰক্ষা বাহিনীৰ হাতত 270জন সন্ত্ৰাসবাদী নিহত হয়। প্ৰতিবেদনখনত লগতে বিগত বছৰত কৰ্তব্য পালনৰ সময়ত 149জন আৰক্ষী বিষয়াৰ মৃত্যু হোৱাৰ উপৰি 232জন আহত হোৱা বুলি প্ৰকাশ কৰা হৈছে। হকী ইণ্ডিয়া লীগত আজি ৰুৰকেলাৰ বিৰচা মুণ্ডা হকী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত সুৰমা হকী ক্লাব উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 8:15 আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ যোৱা নিশা অনুষ্ঠিত এখন খেলত শ্ৰাচী ৰাৰ বেংগল টাইগাৰে টীম গণাচিকাক 2-1 ব্যৱধানত পৰাস্ত কৰে। বেংগল টাইগাৰৰ হৈ ৰূপিন্দৰ পাল সিঙে 2টা গ'ল দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড় ধেমাজি বিশ্বনাথ হুজাই কামৰূপ বজালী পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্ৰ ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in লগ ইন কৰিব পাৰে। মহাৰাষ্ট্ৰ চৰকাৰে দূৰণিবটীয়া আৰু মাওবাদৰ কবলত পৰা অঞ্চলসমূহত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে। ভাৰতে ভূমিকম্পত ক্ষতিগ্ৰস্ত দক্ষিণ প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰ ৱানুৱাটুলৈ $500,000 আৰ্থিক সাহায্য আগবঢ়াইছে। বিহাৰ আৰু কেৰালাৰ নৱনিযুক্ত ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শপত গ্ৰহণ কৰিছে। পাকিস্তানৰ অশান্তি জৰ্জৰ উত্তৰ পশ্চিম অঞ্চলত কালি 3টা পৃথক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত এটি শিশুকে ধৰি 3জন লোকৰ মৃত্যু হোৱাৰ উপৰি 11জন লোক আহত হয় আৰু হকী ইণ্ডিয়া লীগত আজি ৰুৰকেলাৰ বিৰচা মুণ্ডা হকী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত সুৰমা হকী ক্লাব উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।